এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা। পঞ্চায়ত নিৰ্বাচনৰ বাবে অহা 2 আৰু 7 মে'ত স্থানীয় বন্ধ ঘোষণা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাহ জনগোষ্ঠী আৰু অনুসূচিত জাতিৰ শিক্ষাৰ্থীৰ ফলাফল উন্নত কৰিবলৈ শিক্ষামন্ত্ৰীৰ বিশেষ ব্যৱস্থা গ্ৰহণৰ আশ্বাস। 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম আৰু 5 বছৰীয়া সংযুক্ত স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে সমৰ্থ পৰ্টেল মুকলি। হেঁপাহৰ ৰঙালী বিহুলৈ মাজত 2টা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি উৎসাহ উদ্দীপনা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালিৰ খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ 8 উইকেটত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত অহা 2 আৰু 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। মনোনয়ন দাখিলৰ অন্তিম দিনটোত কালি প্ৰাৰ্থীসকলে সমৰ্থকসহ শোভাযাত্ৰা কৰি মনোনয়ন দাখিল কৰে। মুঠ 397খন জিলা পৰিষদৰ আসনৰ ভিতৰত BJPয়ে 323খনত আৰু অগপয়ে 74খনত আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। মাজুলী জিলাৰ 2টা আঞ্চলিক পঞ্চায়তৰ 20টা সমষ্টিৰ বাবে কালি 52খন মনোনয়ন পত্ৰ দাখিল কৰা হয়। শিৱসাগৰ জিলাত BJPয়ে শিৱসাগৰ বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদ, 27টা পঞ্চায়ত আৰু 270টা ৱাৰ্ডত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। ৰাইজৰ দল আৰু অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়েও মনোনয়ন পত্ৰ দাখিল কৰে। কাছাৰ জিলাতো বিভিন্ন বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্যসকলে মনোনয়ন পত্ৰ দাখিল কৰে। হোজাই জিলাত কালি লামডিং সমষ্টিৰ অন্তৰ্গত 18খন গাঁও পঞ্চায়তৰ প্ৰাৰ্থীয়ে লামডিং সমজিলা আয়ুক্তৰ কাৰ্যালয় আৰু লামডিং উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। কামৰূপ জিলাত 139টা আঞ্চলিক পঞ্চায়ত আৰু 1589টা আঞ্চলিক পৰিষদৰ সদস্যৰ বাবে মনোনয়ন পত্ৰ খণ্ড উন্নয়ন কাৰ্যালয় আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ত দাখিল কৰে। জিলাখনত BJP, অগপ আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীয়ে আসন বুজাবুজিৰে মনোনয়ন পত্ৰ দাখিল কৰে। কংগ্ৰেছ দলে জিলা পৰিষদত নিজৰ প্ৰাৰ্থী মনোনীত কৰিছে যদিও ভালেসংখ্যক পদত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ পৰা বিৰত আছে। শ্ৰীভূমি জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদৰ আসনৰ বাবে BJPৰ মনোনীত প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰে। কংগ্ৰেছৰো 4গৰাকী জিলা পৰিষদৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। ৰাজ্যৰ অন্যান্য অংশৰ লগতে তিনিচুকীয়া জিলাৰ 7খন আঞ্চলিক পঞ্চায়ত, 22খন জিলা পৰিষদ, 86খন গাঁও পঞ্চায়ত আৰু 860টা ৱাৰ্ডৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া সমাপ্ত হয়। মৰিগাঁও জিলাৰ পৰিষদৰ সমষ্টিসমূহৰ বাবে মুঠ 37খন মনোনয়ন পত্ৰ গ্ৰহণ কৰা হয়। ইয়াৰে মৰিগাঁও বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদৰ বাবে 9খন, জাগীৰোড বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদৰ বাবে 8খন আৰু লাহৰীঘাট বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদৰ বাবে 17খন মনোনয়ন পত্ৰ দাখিল কৰা হয়। বজালী জিলাতো কালি অন্তিম দিনা অগপ BJP মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বজালী খণ্ড উন্নয়ন বিষয়া আৰু বজালী জিলা পৰিষদৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। জিলাখনৰ 5খন জিলা পৰিষদ আৰু 27খন আঞ্চলিক পঞ্চায়তৰ বাবে BJP অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। দক্ষিণ শালমাৰা মানকাছৰত 4খন জিলা পৰিষদৰ 35খন আঞ্চলিক পঞ্চায়ত আৰু 350খন গাঁও পঞ্চায়তৰ বাবে প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰে। দৰং জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল সন্দৰ্ভত আমাৰ সংবাদদাতা ময়ূখ গোস্বামীয়ে এইদৰে কয়।
দৰং জিলাৰ 12খন জিলা পৰিষদ আসন, 75খন আঞ্চলিক পঞ্চায়ত সদস্যৰ আসন আৰু 750খন গাঁও পঞ্চায়ত সদস্যৰ আসনৰ বাবে অহা 7 মে'ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ সময়সীমা কালি ইতিমধ্যে উকলি গৈছে। আজি মনোনয়ন পত্ৰসমূহ পৰীক্ষাৰ অন্তত মনোনয়ন গ্ৰাহ্য হোৱা যোগ্য প্ৰাৰ্থী তালিকা জিলা প্ৰশাসনে প্ৰকাশ কৰিব। ইফালে এই নিৰ্বাচনত শাসকীয় BJP আৰু মিত্ৰজোঁট অগপ দলে প্ৰথমবাৰৰ বাবে আসন ভাগ বটোৱাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। জিলাখনৰ মুঠ 12খন জিলা পৰিষদ সমষ্টিৰ ভিতৰত 8খনত BJP দলে আৰু বাকী 4খনত মিত্ৰজোঁট অগপ দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইফালে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে ৰঙামাটি জিলা পৰিষদ সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়োৱা BJP দলৰ প্ৰাৰ্থী বিতুপন ডেকা আৰু হাজৰিকাৰ পৰা কোৰবা জিলা পৰিষদ সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়োৱা BJP দলৰ প্ৰাৰ্থী পৰিস্মিতা নাথে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। কালি এই সন্দৰ্ভত জিলা প্ৰশাসনে তথ্য প্ৰকাশ কৰিছে। আঞ্চলিক পঞ্চায়তৰ মুঠ 75খন আসনৰ ভিতৰত BJP দলে 49খন আৰু অগপ দলে 26খন আসনত তেওঁলোকৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে। তেনেকে বিৰোধী দল কংগ্ৰেছ আৰু UDFও নিজা নিজা প্ৰাৰ্থী আগবঢ়াইছে। অৱশ্যে এই সম্পৰ্কে বিশদ তথ্য লাভ কৰিব পৰা হোৱা নাই। মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিনা নিশালৈকে এই মনোনয়ন পত্ৰ সংগ্ৰহৰ প্ৰক্ৰিয়া অব্যাহত থকা জিলা প্ৰশাসনে এই সম্পৰ্কত কোনো তথ্য প্ৰকাশ কৰা নাই।
বঙাইগাঁৱৰ ঢালিগাঁও জিলা পৰিষদৰ ৰাভা হাছাঙৰ ডাৰকাত, বৰপেটাৰ হাউলিত আৰু হোজাইৰ কাকি জিলা পৰিষদতো বিজেপিৰ প্ৰাৰ্থীৰ জয় প্ৰায় নিশ্চিত হৈছে। ইপিনে নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসন আৰু নিৰ্বাচন আয়োগে প্ৰস্তুতি অব্যাহত ৰখাৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ মাজতো নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰে পঞ্চায়ত নিৰ্বাচনৰ বাবে অহা 2 আৰু 7 মে'ত স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে। এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি 2 মে'ত ৰাজ্যখনৰ 14খন জিলা আৰু 7 মে'ত 13খন জিলাত স্থানীয় বন্ধ থাকিব। প্ৰথম পৰ্যায়ত অৰ্থাৎ 2 মে'ত নিৰ্বাচন হ'বলগীয়া জিলাকেইখন হৈছে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি। সেইদৰে দ্বিতীয় পৰ্যায়ত অহা 7 মে'ত নিৰ্বাচন হ'বলগীয়া জিলাকেইখন হৈছে ধুবুৰী, দক্ষিণ শালমৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, মৰিগাঁও, নগাঁও আৰু দৰং জিলা। পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিয়ে 40জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ কৰিছে। ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে প্ৰকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, দলৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিতাকে ধৰি ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু সাংসদসকলে পঞ্চায়ত নিৰ্বাচনৰ তাৰকা প্ৰচাৰক হিচাপে নিৰ্বাচনী প্ৰচাৰত ভাগ ল'ব। বিজেপিয়ে ইতিমধ্যে দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। বিজেপিয়ে অগপ, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু গণশক্তিৰে মিত্ৰজোঁট গঠন কৰি আসন্ন পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মিত্ৰজোঁটৰ অগপয় নিজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচন খেলিব যদিও ৰাভা হাছং যৌথ মঞ্চ আৰু গণশক্তিয়ে বিজেপিৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। এই নিৰ্বাচনত 397খন জিলা পৰিষদৰ আসনৰ ভিতৰত 323খন আসনত বিজেপি মিত্ৰজোঁটে প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰে 74খন আসন মিত্ৰ দল অগপক এৰি দিয়া হৈছে। 172খন আসনত মিত্ৰজোঁটৰ মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজেপি মিত্ৰজোঁটৰ হৈ 27খন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ লগতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াইও অৰ্ধশতাধিক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব বুলি দলটোৱে জানিবলৈ দিছে। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে এতিয়ালৈকে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিব পৰা নাই। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্বাচিত পাৰিষদসকলে কাইলৈ শপত গ্ৰহণ কৰিব। দুধনৈ ৰাভা হাছং স্বায়ত্ত পৰিষদৰ কাৰ্যালয়ত শপত গ্ৰহণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়ক এই কাৰ্যসূচীত অংশ লোৱাৰ কথা আছে। শিক্ষামন্ত্ৰী ডঃ ৰাণোজ পেগুৱে এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাহ জনগোষ্ঠী আৰু অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ ফলাফল আশানুৰূপ নোহোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ডাঃ পেগুৱে কালি এখন সংবাদমেলত অনাগত সময়ত এই 2 জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ ফলাফল ভাল কৰিবলৈ শিক্ষা বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰৰ তুলনাত ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ কিছু নিম্নগামী হোৱাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষামন্ত্ৰীগৰাকীয়ে বাণীকান্ত কাকতি বঁটা আৰু মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি বহুলভাৱে ৰূপায়ণ কৰাৰ পোষকতা কৰে। ডাঃ পেগুৱে এটা বাৰ্তাত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদক মাত্ৰ 36 দিনতেই পৰীক্ষাৰ ফলাফল ঘোষণা কৰি বিহাৰৰ পিছতেই দেশৰ দ্বিতীয়খন পৰিষদৰূপে পৰিচিত হোৱাৰ বাবে অভিনন্দন জনায়। তেওঁ কয় যে কম সময়ৰ ভিতৰতেই ফলাফল ঘোষণাৰ ফলত বিহুৰ বন্ধৰ পাছতেই উচ্চতৰ মাধ্যমিকত নামভৰ্তিৰ ক্ষেত্ৰত মূল্যৱান সময় ৰাহি হ'ব। উল্লেখযোগ্য যে কালি ঘোষণা কৰা এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে 63.98%। পৰীক্�াত অৱতীৰ্ণ হোৱা 422,737গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 89,141গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত, 135,568গৰাকী দ্বিতীয় বিভাগত আৰু 45,862গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। 85.55% উত্তীৰ্ণৰ হাৰেৰে শিৱসাগৰ জিলাৰ প্ৰথম স্থান, 81.10% ডিব্ৰুগড় জিলাৰ দ্বিতীয় আৰু 80.64% উত্তীৰ্ণৰ হাৰেৰে ধেমাজি জিলাৰ তৃতীয় স্থানত আছে। ইপিনে 47.96% উত্তীৰ্ণৰ হাৰেৰে শ্ৰীভূমি জিলা হতাশাজনক প্ৰদৰ্শনেৰে তালিকাৰ শীৰ্ষত আছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত যোৰহাট জিলাৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আমিষী শইকীয়াই শীৰ্ষস্থান দখল কৰাৰ লগতে নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ সপ্তৰ্ষ বৰদলৈয়ে দ্বিতীয় আৰু যোৰহাটৰ প্ৰজ্ঞা একাডেমীৰ অনিৰ্বাণ বৰগোহাঁয়ে তৃতীয় স্থান লাভ কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম আৰু 5 বছৰীয়া সংযুক্ত স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে সমৰ্থ পৰ্টেল মুকলি কৰিছে। ইচ্ছুক শিক্ষাৰ্থীসকলে নামভৰ্তিৰ বাবে এই পৰ্টেলৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব। পৰ্টেলটোত ছাত্ৰ ছাত্ৰীয়ে 12 শ্ৰেণীৰ ফলাফল ঘোষণাৰ পাছতেই শিক্ষানুষ্ঠান তথা পাঠ্যক্ৰমসমূহ বাছনি কৰিব পাৰিব। শিক্ষানুষ্ঠানসমূহে অহা 5 মে'ৰ ভিতৰত প্ৰস্পেক্টাছসমূহ পৰ্টেলত আপলোড কৰিব লাগিব। পৰ্টেলত আবেদন জনাবলৈ ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী অনুমোদিত নথিহে ব্যৱহাৰ কৰিব পাৰিব। আবেদনৰ বাবে ছাত্ৰ ছাত্ৰীসকলে কোনোধৰণৰ পঞ্জীয়ন মাচুল দিব নালাগে। ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা অনুমোদিত নামভৰ্তি মাচুলহে ছাত্ৰ ছাত্ৰীয়ে আদায় দিব লাগিব। পৰৱৰ্তী সময়ত এই পৰ্টেলতেই নামভৰ্তিৰ দিন ঘোষণা কৰা হ'ব। হেঁপাহৰ ৰঙালী বিহুলৈ মাজত 2টা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণৰ মনত উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে। প্ৰতিকূল সময়ৰ প্ৰত্যাহ্বান নেওচি অসমীয়াই বছৰি হেঁপাহৰ উৎসৱটি পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰি আহিছে। এইবাৰো চৌদিশে পঞ্চায়ত নিৰ্বাচনৰ ব্যস্ততাৰ মাজতো অসমবাসীৰ বিহুৰ উৎসাহ অটুট আছে। উজনিৰ পৰা নামনিলৈ বিহুৰ আখৰা কৰা ডেকাৰ ঢোলৰ গুমগুমনি আৰু নাচনিৰ নাচোনৰ চেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। গুৱাহাটী মহানগৰীত বিহুৰ প্ৰস্তুতি অব্যাহত থকাৰ লগতে অসমীয়া নৱবৰ্ষৰ বাবে নতুন সাজপাৰ ক্ৰয় কৰি আপোনজনক উপহাৰ দিয়াৰ বাবে জনসাধাৰণে বজাৰসমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে। আনহাতে ৰাজ্যৰ ঠায়ে ঠায়ে বিহু আৰু জনগোষ্ঠীয় নৃত্য তথা লোকবাদ্য বাদনৰ কৰ্মশালাসমূহ প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে। হোজাইৰ কাকিত জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত কৰ্মশালাৰ কালি সামৰণি পৰে। কৰ্মশালাৰ অন্তত মৰিগাঁৱৰ পাঁচগৰাকী বিহুৰ প্ৰশিক্ষকৰ লগতে জিলাখনৰ কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। আবৃত্তি এটা পৰিৱেশ্য কলা হ'ব পাৰেনে? সংগীত নাটক একাডেমীয়ে অসমীয়া ভাষাৰ আবৃত্তিক পৰিৱেশ্য কলাৰ স্বীকৃতি দিয়াৰ ক্ষেত্ৰত উদ্ভৱ হোৱা বিভিন্ন বিষয়ত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আবৃত্তিৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্তিয়ে মতামত আগবঢ়াব। আকাশবাণীৰ বাতৰি বিভাগে কাইলৈ সন্ধিয়া 7:45 অসমৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত ৰঙালী বিহু পালনৰ বিষয়ে এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই দুয়োটা অনুষ্ঠানৰ প্ৰযোজনা আৰু পৰিচালনা ৰাজীৱ লোচন বৰঠাকুৰৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে 8 জয়লাভ কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক অজিংক্য ৰাহানে টছত জিকি চেন্নাইৰ দলটোক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত কুৰি অভাৰত 9 হেৰুৱাই মাত্ৰ 103 সংগ্ৰহ কৰে। প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ গুজৰাট টাইটেন্ছৰ মুখামুখি হ'ব। আনহাতে আজিৰ আন এখন খেলত পাঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰাওঁ পৰিস্মিতা দিহিঙীয়াৰ পৰা।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, 40 তাৰকা প্ৰচাৰকক লৈ বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ প্ৰস্তুতি, 26 মুম্বাইৰ আক্ৰমণৰ খলনায়ক তহব্বুৰ ৰাণাক 18 বাবে NIAৰ জিম্মালৈ প্ৰেৰণ আদি ভিন ভিন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে কালি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সাফল্যৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিনা ৰাজ্যৰ 27 জিলাত 21,920 গাঁও পঞ্চায়ত, 397 জিলা পৰিষদ আৰু 2,192 আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে মনোনয়ন পত্ৰ গ্ৰহণ কৰা হয়। এই বাতৰিটোক দৈনিক জনমভূমি কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 38 চমক সৃষ্টিৰে ফলাফল ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 63.98% উত্তীৰ্ণ হোৱা বাতৰিটোক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দি আছাম ট্ৰিবিউন কাকতেও প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে এই বাতৰিটোক মেট্ৰিকত উত্তীৰ্ণৰ হাৰ 11.72% হ্ৰাস শিৰোনামেৰে প্ৰকাশ কৰিছে। 1.5 মেট্ৰিক ফেইল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ প্ৰশ্ন শিৰোনামেৰে আমাৰ অসম কাকতে এটা বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান দখল কৰা 3 শিক্ষাৰ্থীয়ে সুনাগৰিক হিচাপে মানৱ সেৱাত নিয়োজিত হ'ব বিচৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। 26 মুম্বাইৰ আক্ৰমণৰ খলনায়ক তহব্বুৰ ৰাণাক 18 বাবে NIAৰ জিম্মালৈ প্ৰেৰণ কৰাৰ বাতৰিটো টাইমছ অৱ ইণ্ডিয়া কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ধেৰেকণিৰে 2 বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 22 চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননি দিছে। পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰসমূহৰ আজি পৰীক্ষা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাহ জনগোষ্ঠী আৰু অনুসূচিত জাতিৰ শিক্ষাৰ্থীৰ ফলাফল উন্নত কৰিবলৈ শিক্ষামন্ত্ৰী বিশেষ ব্যৱস্থা গ্ৰহণৰ আশ্বাস। 4 স্নাতক পাঠ্যক্ৰম আৰু 5 সংযুক্ত স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে সমৰ্থ পৰ্টেল মুকলি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালিৰ খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ 8 জয়লাভ। আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 শুনিবলৈ পাব।